Er, Akash Bani. বাতৰি পঢ়িছো পৱন কুমাৰ পৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। বিজেপিয়ে হাৰিয়ানাত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটে 90-জনীয়া জম্মু কাশ্মীৰ বিধানসভা সংখ্যাগৰিষ্ঠতা লাভৰ দিশে অগ্ৰসৰ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ুসেনা দিৱস উপলক্ষে বায়ুসেনাৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পেছাদাৰী প্ৰতিযোগিতাৰ পৰা আনুষ্ঠানিক অৱসৰ ঘোষণা কৰা দেশৰ আগশাৰীৰ জিমনাষ্ট দীপা কৰ্মকাৰক শুভেচ্ছা জ্ঞাপন কৰিছে। জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। ফলাফলৰ শেহতীয়া ধাৰা অনুসৰি নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটে 90-জনীয়া জম্মু কাশ্মীৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভৰ দিশে অগ্ৰসৰ হৈছে। বিজেপিয়ে 90-জনীয়া হাৰিয়ানা বিধানসভাত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। জম্মু কাশ্মীৰত বৰ্তমানলৈকে 4খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। বিজেপি আৰু জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্সে 2খনকৈ আসন লাভ কৰিছে। বিজেপিৰ দৰ্শন কুমাৰে বাছলি আসনখন হস্তগত কৰাৰ বিপৰীতে দলৰ আন এগৰাকী প্ৰাৰ্থী ৰণবীৰ সিং পাঠানিয়াই উধমপুৰ পূব সমষ্টিত জয় হৈছে। ইয়াৰ বিপৰীতে নেচনেল কনফাৰেন্সৰ নাজিৰ আহমেদে গুৰেজ আসনৰ পৰা 1000ৰো অধিক ভোটত জয়ী হৈছে। দলৰ আন এগৰাকী ছলমান সাগৰে হজৰতবল সমষ্টি দখল কৰিছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ নেতা উমৰ আব্দুল্লাহ বদগাম আৰু গান্দেৰবল 2খন আসনতে আগবাঢ়ি আছে। একেদৰে কংগ্ৰেছৰ পিৰজাদা মহম্মদ ছৈয়দ অনন্তনাগ আসনত আগবাঢ়ি আছে। নেচনেল কনফাৰেন্সৰ আব্দুল মাজিদ ভাট অনন্তনাগ পশ্চিম আসনত আৰু জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্সৰ সজ্জাদ গানী লনে হান্দৱাৰা আসনত অগ্ৰগতি লাভ কৰিছে। ইফালে কংগ্ৰেছৰ গোলাম মহম্মদ মীৰ দৰু আসনত আৰু CPIMৰ মহম্মদ ইউছুফ তাৰিগামী কুলগাম আসনত আগবাঢ়ি আছে। ৰাজ্যখনত ভোটগণনা চলি থকা বাকী 86 আসনৰ ভিতৰত নেচনেল কনফাৰেন্স 41খনত, বিজেপি 26খনত, কংগ্ৰেছ 7খনত, জম্মু কাশ্মীৰ ডেমক্ৰেটিক পাৰ্টী 2খনত, জম্মু কাশ্মীৰ পিপলছ কনফাৰেন্স 1খনত, CPIM 1খনত, আম আদমী পাৰ্টী 1খনত আৰু নিৰ্দলীয় প্ৰাৰ্থী 7খন আসনত আগবাঢ়ি আছে। উল্লেখযোগ্য যে 90-জনীয়া জম্মু কাশ্মীৰ বিধানসভাৰ বাবে 18-25 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত 3টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। হাৰিয়ানাত ঘোষণা কৰা 1খন আসন কংগ্ৰেছে লাভ কৰিবলৈ সমৰ্থ হৈছে। কংগ্ৰেছৰ আফতাব আহমেদে নুহ আসনখন দখল কৰিছে। ৰাজ্যখনৰ 89খন আসনৰ ভিতৰত বিজেপিয়ে 51, কংগ্ৰেছে 33, ইণ্ডিয়ান নেচনেল লোকদলে 1খনত, বহুজন সমাজ পাৰ্টী 1খন আৰু নিৰ্দলীয় 3খন আসনত আগবাঢ়ি আছে। বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নায়াব সিং চেহনি লাৰৱা আসনত আগবাঢ়ি আছে। কংগ্ৰেছ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদায়ো গঢ়ি চাম্পলা কিল্লোলি আসনত অগ্ৰগতি লাভ কৰিছে। বিজেপিৰ মনোজ কুমাৰ পালৱাল নিখিল মদন সোণীপত আসনত আগবাঢ়ি আছে। কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা মল্লযোদ্ধা বিনেশ ফগতে জুলানা সমষ্টিত অগ্ৰগতি লাভ কৰিছে। উল্লেখযোগ্য যে হাৰিয়ানা বিধানসভা নিৰ্বাচন যোৱা 5 অক্টোবৰত 1টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ ছেট্টীক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হ'ব। লগতে নিত্যা মেননক তামিল ছবি তিৰুচিত্ৰাবল্লৱন আৰু মানসী পাখেৰক গুজৰাটী ছবি কাচ এক্সপ্ৰেছত কৰা মননশীল অভিনয়ৰ বাবে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হ'ব। ইপিনে অনিৰুদ্ধ ভট্টাচাৰ্য আৰু পাৰ্থিৱ ধৰে ৰচনা কৰা কিশোৰ কুমাৰ দা আল্টিমেট বায়গ্ৰাফী গ্ৰন্থখনক চলচ্চিত্ৰ ক্ষেত্ৰৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ হিচাপে পুৰস্কৃত কৰা হ'ব। এইবেলি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে মালায়ালম চলচ্চিত্ৰ অট্টমক আৰু তথ্যচিত্ৰ শিতানত সৰ্বশ্ৰেষ্ঠ হিচাপে আয়েনাক নিৰ্বাচন কৰা হৈছে। উচাই চলচ্চিত্ৰৰ বাবে সুৰজ বৰ্জ্যাতক শ্ৰেষ্ঠ পৰিচালক হিচাপে সন্মানিত কৰা হ'ব। সংগীত শিতানত অৰিজিৎ সিং আৰু বম্বে জয়শ্ৰী ক্ৰমে শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা নেপথ্য কণ্ঠশিল্পী বঁটা প্ৰদান কৰা হ'ব। আনহাতে কুলনন্দিনী মহন্ত পৰিচালিত অসমীয়া ছবি এমুঠি ফুটিকে ধৰি পুনিয়ান ছেলভন 1, KGF 2, ব্ৰহ্মাষ্ট অপৰাজিত, কাবেৰী, অন্তৰ্ধান, দমন আৰু বাঘী দিধি চলচ্চিত্ৰ কেইখনকো বিশেষ বঁটাৰে পুৰস্কৃত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ ষষ্ঠ দিনা আজি কাত্যায়নী ৰূপত দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত দেৱী কাত্যায়নীৰ আশীষে সকলো ভক্তৰে জীৱনত শক্তি আৰু সাহসৰ সঞ্চাৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপত শুনিবলৈ পাব। শেহতীয়া বা বাতৰিৰ বাবে আকাশবাণীৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী, এক্স হেণ্ডেলত এ আই আৰ নিউজ আণ্ডাৰস্কৰ জি এইচ ৱাই, ইউটিউবত এ আই আৰ নিউজ গুৱাহাটী আৰু ইনষ্টাগ্ৰামত এ আই আৰ নিউজ আণ্ডাৰস্কৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ুসেনা দিৱস উপলক্ষে বায়ুসেনাৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে বায়ুসেনাৰ জোৱানসকলৰ সাহস আৰু পেছাদাৰী মনোভাৱৰ লগতে ৰাষ্ট্ৰক সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা অতি প্ৰশংসনীয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় বায়ুসেনাৰ সফলতা আৰু একবিংশ শতিকাৰ অন্যতম শক্তিশালী সৈন্যবাহিনী হিচাপে বায়ুসেনাক আলোকপাত কৰি এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ মালহৰ পৰিৱেশ বিৰাজ কৰিছে। বতৰ কিছু ফৰকাল হোৱাত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। সমান্তৰালভাৱে বতৰ ফৰকাল হোৱাৰ লগে লগে মহানগৰীৰ বজাৰসমূহত বিশেষকৈ ফাঁচী বজাৰ, গণেশগুৰিত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। একেদৰে ৰাজ্যৰ অন্য প্ৰান্ততো শাৰদীয় দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনা তথা ব্যস্ততা দেখা গৈছে। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত কেইবাখনো দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। ইয়াৰে শিৱসাগৰ নগৰৰ বাৰোৱাৰী পূজা সমিতিয়ে আয়োজন কৰা পূজাভাগীৰ মণ্ডপটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পুৰণি অসমীয়া চলচ্চিত্ৰক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ। ইফালে চিৰাঙতো দুৰ্গা পূজাৰ ব্যাপক আয়োজন দেখা গৈছে। এইবেলি জিলাখনত 121খন পূজা অনুষ্ঠিত হৈছে। নগাঁও জিলাতো উলহ মালহেৰে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। ইপিনে প্ৰশাসনে দুৰ্গা পূজা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে পূজা সমিতিসমূহলৈ যাৱতীয় নীতি নিৰ্দেশনা জাৰি কৰিছে। চিচিটিভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে 450খনৰো অধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে কালি এটা ভিডিঅ' বাৰ্তাৰ যোগেদি গাজা সংঘৰ্ষৰ প্ৰথম বৰ্ষপূৰ্তিৰ উপলক্ষে পশ্চিম এছিয়াত শান্তিৰ আহান জনাইছে। বাৰ্তাটোত গুটেৰেছে কয় যে কালিৰ দিনটো বিশ্ব সম্প্ৰদায়ে পুনৰবাৰ শক্তিশালী কণ্ঠেৰে হামাছৰ ঘৃণনীয় কাৰ্য আৰু বহু লোকক পণবন্দী কৰি ৰখাৰ বিৰুদ্ধে নিন্দা কৰাৰ দিন। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে সকলো ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে একাত্মতা প্ৰকাশ কৰে আৰু পণবন্দীসকলক মুকলি কৰি দিয়াৰ লগতে শান্তি পুনৰুদ্ধাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে। অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এনে অভিযানৰ অংশ হিচাপে কাছাৰ আৰক্ষীয়ে শিলচৰ আৰু ৰামনগৰত বিশেষ অভিযান চলাই 572 গ্ৰাম হেৰইন আৰু 7 কোটি টকা মূল্যৰ 10,000 ইয়াবা টেবলেট উদ্ধাৰ কৰিছে। এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ইপিনে বিশ্বনাথ আৰক্ষীয়ে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা 314 কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় 1,57,00,000 হ'ব বুলি অনুমান কৰা হৈছে। ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে কালি পেছাদাৰী প্ৰতিযোগিতাৰ পৰা আনুষ্ঠানিক অৱসৰ ঘোষণা কৰাৰ পাছত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মাণ্ডাভিয়াই কয় যে দীপাৰ প্ৰতিভাই দেশৰ জীয়ৰীসকলৰ লগতে যুৱ প্ৰজন্মক খেলিবলৈ অনুপ্ৰাণিত কৰিছে। তেওঁ লগতে কয় যে দীপাৰ সাফল্যই সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতক গৌৰৱান্বিত কৰাৰ সমান্তৰালকৈ কোটি কোটি দেশবাসীক গৌৰৱ আৰু সন্মানৰ মুহূৰ্ত প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে দীপাই বহু চিন্তা চৰ্চাৰ পাছত প্ৰতিযোগিতামূলক জিমনাষ্টিকৰ পৰা অৱসৰ লোৱা সিদ্ধান্তৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল। অৱসৰৰ সিদ্ধান্ত লোৱাটো সহজ নাছিল যদিও এয়াই সঠিক সময় বুলি খেলুৱৈগৰাকীয়ে পোষ্টত প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। জম্মু কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। বিজেপিয়ে হাৰিয়ানাত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। নেশ্যনেল কনফাৰেন্স আৰু কংগ্ৰেছ মিত্ৰজোঁটে 90 জনে জম্মু কাশ্মীৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভৰ দিশে অগ্ৰসৰ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ুসেনা দিৱস উপলক্ষে বায়ুসেনাৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ মালহৰ পৰিৱেশ বিৰাজ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।